এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে বিটিচি নিৰ্বাচনত বিপিএফ দলৰ একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ প্ৰত্যাৱৰ্তন আনুষ্ঠানিক ঘোষণালৈ এতিয়াও কিছু পৰ বাকী ৰাজ্যৰ যাতায়াত ব্যৱস্থা উন্নীতকৰণৰ দিশত বিশেষ পদক্ষেপ হিচাপে আজি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ দুখন উৰণ সেতু উদ্বোধন শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্তৰ বাবে এছ আই টিৰ আজি অভিনেত্ৰী নিশিতা গোস্বামী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃত প্ৰভা মহন্তক তলব শাৰদীয় দুৰ্গা পূজা উপলক্ষে ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপত পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ কাইলৈ ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ মূৰ্তি স্থাপন আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ অন্তিমখন খেলত কালি ছুপাৰ অভাৰত ভাৰতৰ শ্ৰীলংকাক পৰাস্ত বিটিচি নিৰ্বাচনত বিপিএফ দলে একক সংখ্যাগৰিষ্ঠতা লাভেৰে পুনৰ ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰিছে বিটিআৰৰ আটাইকেইটা সমষ্টিতে ইতিমধ্যে ভোটগণনা সম্পূৰ্ণ হৈছে যদিও এতিয়ালৈকে চৰকাৰীভাৱে এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা নাই বুলি আমাৰ সংবাদদাতাসকলে জনাইছে আজি পুৱতি নিশালৈকে ভোটগণনা কৰা হয় বি পি এফৰ প্ৰাৰ্থীয়ে 28টা সমষ্টিত নিৰ্ণায়ক অগ্ৰগতি লাভ কৰিছে ইউ পি পি এলে 4খন বিজেপিয়ে 2খন আসনত অগ্ৰগতি লাভ কৰিছে তামোলপুৰ জিলাৰ 5টা পৰিষদীয় সমষ্টিত মুঠ 7টা ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপিয়ে 2খন বি পি এফে 2খন আৰু ইউ পি পি এলে 1খন আসনত অগ্ৰগতি লাভ কৰে এই সন্দৰ্ভত সবিশেষ জনাইছে তামোলপুৰৰ পৰা আমাৰ সংবাদদাতা নয়ন জ্যোতি দাসে
সর্বমুঠ 7টা রাউন্ডত ভোটগণনার অন্তত জিলাখনত বিজেপি দলে 2খন বিপিএফ দলে 2খন আর ইউপিপিএল দলে 1খন আসন লাভ করবলে সক্ষম হয় তামোলপুর জেলার 26 নম্বর দরঙ্গাজলী পরিষদীয় সমষ্টির বিজেপির প্রার্থী বিজিত গৌড়া নার্জারিয়ে 3,332টা ভোট অধিক লাভ করে জয়লাভ করবলে সক্ষম হয় ইউপিপিএল দলের প্রার্থী তথা তামোলপুর বিধায়ক জলেন দৈমারী খরুয়াই জয়লাভ করে বিজিত গৌড়া নার্জারিয়ে বিজিত গৌড়া নার্জারিয়ে 18,542টা ভোট লাভ করার বিপরীতে ইউপিপিএল দলের প্রার্থী তথা তামোলপুর বিধায়ক জলেন দৈমারিয়ে 15,210টা ভোট লাভ করে দ্বিতীয় স্থানত থাকে ইপিনে 27 নম্বর নাগরজুলি পরিষদীয় সমষ্টির বিজেপির প্রার্থী ভজন দাসে 5,500টা অধিক ভোট লাভ করে জয়লাভ করে আনহাতে 28 নম্বর গয়বাড়ী পরিষদীয় সমষ্টির বিটিআর মুখ্য কার্যবাহী সদস্য তথা ইউপিপিএল দলের প্রার্থী প্রমোদ বড়োয়ে 5,522টা ভোট অধিক লাভ করে জয়লাভ করে সমান্তরালভাবে গুরেশ্বর পরিষদীয় সমষ্টির বিপিএফ দলের প্রার্থী মহেশ্বর বসুমতারিয়ে 2,735টা ভোটত জয়লাভ করার বিপরীতে শুক্লাই চেরফাং পরিষদীয় সমষ্টির বিপিএফ দলের প্রার্থী গণেশ কছারিয়ে ভালে সংখ্যক ভোটত জয়লাভ করবলে সক্ষম হয়
বাক্সা জিলাৰ 6টা পৰিষদীয় সমষ্টিৰ ভিতৰত 5টা সমষ্টিৰ ভোটগণনাৰ ফলাফল ঘোষণা কৰা হৈছে জিলাখনৰ 2টা পৰিষদীয় সমষ্টিত বি পি এফ 2টা সমষ্টিত ইউ পি পি এল আৰু 1টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে এই সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰ
বাক্সা জিলাৰ 6টা পৰিষদীয় সমষ্টিৰ ভিতৰত ইতিমধ্যে 5টা পৰিষদীয় সমষ্টিৰ ফলাফল ঘোষণা কৰা হৈছে জিলা নিৰ্বাচনী বিভাগে ঘোষণা কৰা অনুসৰি 2টা পৰিষদীয় সমষ্টিত বি পি এফ 2টা পৰিষদীয় সমষ্টিত ইউ পি পি এল আৰু 1টা পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয় ফলাফল ঘোষণা কৰা অনুসৰি 20 নম্বৰ মথনগুৰি মুকলি পৰিষদীয় সমষ্টিত বি পি এফ দলৰ প্ৰাৰ্থী আখতাৰা আহমেদে 24,775টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থী গৌতম দাসে লাভ কৰে 20,000টা ভোট অৰ্থাৎ আখতাৰা আহমেদে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী গৌতম দাসক 4,775টা ভোটৰ ব্যৱধানত পৰাজিত কৰে 21 নম্বৰ শালবাৰী জনজাতি পৰিষদৰ সমষ্টিত বি পি এফ দলৰ প্ৰাৰ্থী দিগন্ত গোৱাৰীয়ে 29,476টা ভোট লাভ কৰাৰ বিপৰীতে ইউ পি পি এল দলৰ প্ৰাৰ্থী জয় মুছাহাৰী লাভ কৰে 16,077টা ভোট অৰ্থাৎ দিগন্ত গোৱাৰীয়ে তেওঁৰ নিকটতম প্ৰতিনিধি জয় মুছাহাৰীক 13,397টা ভোটৰ ব্যৱধানত পৰাজিত কৰে 22 নম্বৰ কক্লাবাৰী জনজাতি পৰিষদৰ সমষ্টিত ইউ পি পি এল দলৰ প্ৰাৰ্থী মন্তু বৰুৱাই 19,309টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থী ৰমেন বৰদাহী লাভ কৰে 18,027টা ভোট অৰ্থাৎ ইউ পি পি এল দলৰ প্ৰাৰ্থী মন্তু বৰুৱাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপি দলৰ প্ৰাৰ্থী ৰমেন বৰদাহীক 1,282টা ভোটৰ ব্যৱধান পৰাজিত কৰে
ওদালগুৰি জিলাৰ 7টা সমষ্টিত বি পি এফ 2টাত বিজেপি আৰু 1টাত ইউ পি পি এল দলে অগ্ৰগতি লাভ কৰিছে আমাৰ ওদালগুৰিৰ সংবাদদাতাই জনোৱা মতে এইবাৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বি পি এফে দাবী কৰা ধৰণে অগ্ৰগতি লাভ কৰিছে খৈৰাবাৰী সমষ্টিত লোমচাও দৈমাৰী হৰিচিঙা সমষ্টিত ত্ৰিদীপ দৈমাৰী ধনশ্ৰী সমষ্টিত ফ্ৰেছ মুছাহাৰী নোনাই চেৰফাং সমষ্টিৰ পল টপ্পু ভৈৰৱকুণ্ড সমষ্টিত ৰিহান দৈমাৰী ৰৌতা পৰিষদীয় সমষ্টিত চৰণ বড়ো, পাঁচ নৈ চেৰফাং সমষ্টিত শ্যাম সুন্দিয়ে বি পি এফৰ বিজয় ধজ্জা উৰুৱাবলৈ সমৰ্থ হৈছে। ইপিনে খালিংদুৱাৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অৰ্জুন দৈমাৰী আৰু মুদৈবাৰী সমষ্টিত দিগন্ত বৰুৱাই নিৰ্ণায়ক অগ্ৰগতি লাভ কৰিছে। ভেৰগাঁও সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী ডাওবৈচা বড়োৱে অগ্ৰগতি লাভ কৰিছে। দহজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা আৰু 73,840 গৰাকী ভোটদাতাই ভোটদান কৰা মুদৈবাৰী সমষ্টিৰ ভোটগণনা পুৱতি নিশাহে সমাপ্ত হয়। ৰাজ্যৰ যাতায়াত ব্যৱস্থা উন্নীতকৰণৰ দিশত বিশেষ পদক্ষেপ হিচাপে আজি গুৱাহাটীত দুখন উৰণ সেতু উদ্বোধন কৰা হ'ব। গুৱাহাটীৰ পানীখাইটিৰ নাৰেঙ্গী ভকতগাঁও সংযোগী পথত 537 মিটাৰ দৈৰ্ঘৰ দুই লেনযুক্ত সেতুখন উদ্বোধন কৰা হ'ব। 69 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুখন জয়ন্ত হাজৰিকা উৰণ সেতু হিচাপে নামকৰণ কৰা হৈছে। এই উৰণ সেতুৱে গুৱাহাটীৰ সৈতে চন্দ্ৰপুৰ আৰু মৰিগাঁওকে ধৰি কাষৰীয়া অঞ্চলৰ যাতায়াত সুচল কৰাৰ লগতে পানীখাইটিৰ ৰেলৱে গেটত দীঘলীয়া অপেক্ষা কৰা জনসাধাৰণক সকাহ দিব। ইয়াৰ ফলত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আৰু মায়ঙৰ দৰে পৰ্যটনস্থলীলৈ যোগাযোগ সুচল হ'ব। ইপিনে 47 কোটি টকা ব্যয় সাপেক্ষে আজি পাণবজাৰৰ 60 বছৰ পুৰণি উৰণ সেতুৰ ঠাইত 290 মিটাৰ দৈৰ্ঘৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰা হ'ব। এই উৰণ সেতুৱে পাণবজাৰ অঞ্চলত যানজঁটৰ সমস্যা হ্ৰাস কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উৰণ সেতু দুখন উদ্বোধন কৰিব। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু দিছপুৰৰ বিধায়ক অতুল বৰা উপস্থিত থাকিব। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী গোটে আজি অভিনেত্ৰী নিশিতা গোস্বামী, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তক তলব কৰিছে। দিনৰ 11 বজাত তিনিওকে CID মুখ্য কাৰ্যালয়ত হাজিৰ হ'বলৈ তদন্তকাৰী গোটে নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কালি তৃতীয় দিনাৰ বাবে অভিযুক্ত শ্যামকানু মহন্তৰ মাদাৰ টেৰেছা ৰোডৰ কাৰ্বি পথত থকা বাসগৃহত তদন্তকাৰী গোটে অভিযান চলায়। বিশেষ তদন্তকাৰী গোটৰ নেতৃত্বত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ 30 জনীয়া এটা দলে বাসগৃহৰ প্ৰতিটো কোঠাত অভিযান চলাই বিভিন্ন তথ্যৰ অনুসন্ধান কৰে। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ 13-দিনীয়া অনুষ্ঠান অসম চৰকাৰৰ উদ্যোগত যোৰহাটত অনুষ্ঠিত হ'ব। সেইদিনাই যোৰহাটলৈ শিল্পীগৰাকীৰ চিতাভস্ম লৈ যোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে। ডঃ শৰ্মাই কালি এই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু যোৰহাট জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এখন বৈঠকত মিলিত হয়। এই অনুষ্ঠানৰ আয়োজন সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই জুবিন গাৰ্গৰ পৰিয়ালৰ মতামত ল'ব আৰু সেই অনুসৰি পৰৱৰ্তী ব্যৱস্থাসমূহ লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে। শাৰদীয় দুৰ্গা পূজা উপলক্ষে ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপত পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি স্থাপন কৰি পূজা অৰ্চনাৰ বাবে ভক্তিপ্ৰাণ ৰাইজ সাজু হৈছে যদিও জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শোকত ম্ৰিয়মাণ হৈ থকাৰ বাবে পূজাৰ উৎসাহ ম্লান পৰিছে। শিল্পীগৰাকীৰ আকস্মিক দেহাৱসানে সৃষ্টি কৰা শূন্যতাৰ পৰিৱেশৰ সৈতে এতিয়াও ৰাজ্যবাসী সহজ হৈ উঠা নাই। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্য শোকাচ্ছন্ন হৈ থকাৰ বাবে বজাৰতো ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হোৱা নাই। শক্তিপীঠ কামাখ্যা ধামকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ পূজা পৰম্পৰাগত ৰীতি নীতিৰে সম্পন্ন হোৱাৰ পাছত কাইলৈ ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰা হ'ব। কামাখ্যা ধামত আড়ম্বৰ পৰিহাৰ কৰি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে এই পূজা কৰা হয়। বিশেষকৈ শক্তিপীঠত আয়োজিত কুমাৰী পূজাই বিশেষ তাৎপৰ্য বহন কৰে। উল্লেখযোগ্য যে নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই শেষৰ দিনটোলৈকে প্ৰতিদিনে ইয়াত কুমাৰী পূজা কৰা হয়। অসম চৰকাৰে ইতিমধ্যে ৰাজ্যৰ 7,817খন দুৰ্গা পূজা সমিতিলৈ উৎসৱ উদযাপনৰ বাবে 10,000 টকাকৈ আৰ্থিক অনুদান আগবঢ়াইছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কালিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত কালি পুৱাৰে পৰা জীপ ছাফাৰী আৰম্ভ হৈছে। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় উদ্যান মুকলি কাৰ্যসূচীত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক মৃণাল শইকীয়াকে ধৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষ উপস্থিত থাকে। বিধায়ক মৃণাল শইকীয়াই 2025-26 পৰ্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় উদ্যান তথা ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। কাজিৰঙাৰ কহৰা বনাঞ্চল অহা অক্টোবৰৰ দ্বিতীয় সপ্তাহত খোলাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় উদ্যানখনত অহা 1 নৱেম্বৰত হাতী ছাফাৰী আৰম্ভ হ'ব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 জি এছ টিৰ দৰ হ্ৰাসৰ ফলত গ্ৰাহকসকল কেনেধৰণে উপকৃত হ'ব সেই বিষয়ে এটা ক্ষেত্ৰভিত্তিক বিশ্লেষণ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ঔষধ আৰু ঔষধজাতীয় সামগ্ৰী, নিত্য ব্যৱহাৰ্য সামগ্ৰী, দুচকীয়া বাহন আৰু গাড়ীৰ ক্ষেত্ৰত মূল্যৰ পৰিৱৰ্তন সম্পৰ্কত সংশ্লিষ্ট বিক্ৰেতা আৰু সংশ্লিষ্ট বিক্ৰেতা সংস্থাসমূহৰ বক্তব্য শুনিবলৈ পাব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ দূষণ বৰঠাকুৰৰ। আনহাতে গোলাপ শইকীয়াৰ সোঁৱৰণত আয়োজন কৰা অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ ফলাফল জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত আজি ঘোষণা কৰিব পৰা নগ'ল। শাৰদীয় দুৰ্গা পূজাৰ পাছত এই প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হ'ব। গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত অহা 30 ছেপ্টেম্বৰত আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটো শ্ৰীলংকাৰ মুখামুখি হ'ব। আজি ভাৰত আৰু শ্ৰীলংকাৰ দুয়োটা দল গুৱাহাটীত উপস্থিত হ'ব। ৰাজ্যত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই ক্ৰিকেট খেলৰ পৰিপ্ৰেক্ষিতত কালি গুৱাহাটীত বি চি চি আই আৰু অসম ক্ৰিকেট সন্থাৰ এখন যুটীয়া সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠান জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব বুলি বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই প্ৰকাশ কৰে।
30 তাৰিখে ইয়াতে ভাৰত আৰু শ্ৰীলংকাৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। উদ্বোধনী অনুষ্ঠানটো আমি জুবিন গাৰ্গক ট্ৰিবিউট দিবৰ কাৰণে তেওঁৰ নামত আমি উচৰ্গা কৰিছোঁ। যিকেইটা অনুষ্ঠান কৰিম গোটেইকেইটা জুবিন গাৰ্গৰ লগত জড়িত হৈ থকা অনুষ্ঠান হ'ব। খেল আৰম্ভ হ'ব 3 বজাত ভাৰত আৰু শ্ৰীলংকাৰ খেলখন। 2 বজাৰ পৰা 40 মিনিটৰ এটা অনুষ্ঠান হ'ব জুবিন গাৰ্গৰ নামত। এই ট্ৰিবিউট টু জুবিন গাৰ্গ, ভাৰতৰ এজন খুব বিখ্যাত গায়ক, আমাৰ অসমৰে সন্তান অংগৰাগ পাপন মহন্ত, তেওঁক শ্ৰদ্ধাঞ্জলি জনাব গানৰ মাজেৰে জুবিন গাৰ্গক। জয় বৰুৱা আন এজন আমাৰ অসমৰে সন্তান, তেওঁ গানৰ মাজেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব। তাৰ লগতে আমাৰ নৰ্থ ইষ্টৰ এটা খুব ভাল ডাঙৰ বেণ্ড আছে, অতি পপুলাৰ বেণ্ড শ্বিলং চেম্বাৰ্ছ অফ কয়াৰ, চ' তেওঁলোকেও জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব তেওঁলোকৰ সংগীতৰ মাজেৰে।
এছিয়া কাপ টি-20 ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰতে শ্ৰীলংকাক নাটকীয়ভাৱে ছুপাৰ অভাৰত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰত প্ৰতিযোগিতাখনৰ 6খন খেলতে অপ্ৰতিদ্বন্দ্বী হৈ ৰয়। ভাৰতে ইতিমধ্যে এছিয়া কাপৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে শ্ৰীলংকাই ছুপাৰ ফ'ৰৰ 2খন খেলতে পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। কালি নিশা খেলখন প্ৰথমে ড্ৰ হোৱাৰ পাছত ছুপাৰ অভাৰত খেলখন এই বছৰৰ এছিয়া কাপ টি-20 ক্ৰিকেট প্ৰতিযোগিতাৰ আটাইতকৈ ৰোমাঞ্চকৰ খেল হৈ পৰে। ছুপাৰ অভাৰত ভাৰতৰ অৰ্ষদীপ সিঙে 2টা উইকেট দখল কৰি শ্ৰীলংকাক 2 ৰাণ লোৱাত বাধা দিয়ে। ইপিনে খেলখনত জয়ৰ বাবে 3 ৰাণৰ প্ৰয়োজন হোৱা ভাৰতে ছুপাৰ অভাৰৰ প্ৰথমটো বলতে বিজয় সুনিশ্চিত কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 202 ৰাণ কৰে। অভিষেক শৰ্মাই সৰ্বাধিক 61 ৰাণ কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাৰ পাথুম নিচাংকৰ শতকৰ সহায়ত খেলখন ড্ৰ হয়। নিচাংকক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰতে কাইলৈ প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক যদুমণি শইকীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু বিটিচি নিৰ্বাচনৰ ফলাফলৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে বিটিচিত পুনৰ ক্ষমতাৰ দখলৰ দিশে সাগ্ৰামা মহিলাৰীৰ বি পি এফ, বিধ্বস্ত বিজেপি ইউ পি পি এল শিৰোনামেৰে বাতৰিটো মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বি পি এফৰ উত্থানত থমকিল বিজেপি শিৰোনামেৰে বড়োলেণ্ডৰ নিৰ্বাচনী ফলাফলৰ বাতৰিটো মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। কাকতখনে এই বাতৰিটোৰ লগতে লাহোৱালত মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত বৃহৎ জোৰ সমদলৰ বাতৰিটো আলোকচিত্ৰসহ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বড়োলেণ্ডৰ নিৰ্বাচনৰ ফলাফলৰ বাতৰিটো অসমীয়া খবৰ আৰু দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। বাতৰিটোৰ শিৰোনাম জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চি আই ডিৰ শ্যামকানু সিদ্ধাৰ্থসহ 11 প্ৰবাসী অসমীয়ালৈ চমন। আমাৰ অসম কাকতেও এই বাতৰিটো হাজিৰ নহলে লুকআউট নটিচ শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত নিৰপেক্ষ আৰু ক্ষিপ্ৰতাৰে কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি উলিওৱা মম শিক্ষা সমদলৰ বাতৰিটো আলোকচিত্ৰসহ দ্য চেণ্টিনেল কাকতে আৰু তদন্তকাৰী দলে শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মালৈ জাননী জাৰি কৰা বাতৰিটো আলোকচিত্ৰসহ দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ যদুমণি। গুৱাহাটীৰ খাৰগুলি নিবাসী অসম প্ৰকাশন পৰিষদৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ গাণনিক বিষয়া তথা নিবন্ধাকাৰ কামাখ্যা প্ৰসাদ ভট্টাচাৰ্যৰ কালি বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 84 বছৰ। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পুৱাৰ আঞ্চলিক বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিটিচিয়ে নিৰ্বাচনত বিপিএফ দলৰ একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ প্ৰত্যাৱৰ্তন, আনুষ্ঠানিক ঘোষণালৈ এতিয়াও কিছু পৰ বাকী। শাৰদীয় দুৰ্গা পূজা উপলক্ষে ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপত পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 4 পৰ্যায়ৰ অন্তিমখন খেলত কালি ছুপাৰ অভাৰত ভাৰতৰ শ্ৰীলংকাক পৰাস্ত। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 11 বজাত।